এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰূপমা বৰঠাকুৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি লক্ষীমপুৰ জিলাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰাৰ লগতে 132 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। লক্ষীমপুৰ বিধানসভা সমষ্টিৰ 27,804গৰাকী মহিলাক মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতা পুঁজিৰ চেক প্ৰদান কৰিব। অনুষ্ঠানটোত ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু, লোকসভাৰ সাংসদ প্ৰদান বৰুৱা আৰু স্থানীয় বিধায়ক মানৱ ডেকাই মুখ্যমন্ত্ৰীক সংগ দিব। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি 30 কোটি টকা ব্যয় সাপেক্ষে জহিঙত নিৰ্মাণ কৰা নৰ্থ লক্ষীমপুৰ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰিব। লগতে 10 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া পয় প্ৰণালী নিষ্কাশন প্ৰকল্প, 40 কোটি টকা ব্যয় সাপেক্ষে অসম মালা আঁচনিৰ অধীনত নৱালিৰ পৰা কলিতাগাঁও চাৰিআলিলৈ পথৰ উন্নীতকৰণ প্ৰকল্প আৰু 52 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ নতুন ভৱনৰো মুখ্যমন্ত্ৰীয়ে আজি আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ধেমাজি আৰু ঢকুৱাখনা বিধানসভা সমষ্টিৰ মুঠ 68,942গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ কৰে। গ্ৰামাঞ্চলক অৰ্থনৈতিকভাৱে শক্তিশালী কৰাৰ ক্ষেত্ৰত মহিলাসকলৰ সবলীকৰণৰ বিশেষ গুৰুত্ব আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে বহিঃৰাজ্যৰ পৰা বিভিন্ন সামগ্ৰীৰ আমদানি হ্ৰাস কৰি ৰাজ্যখনক স্বাৱলম্বী কৰাৰ যাত্ৰা এই মহিলাসকলৰ পৰাই আৰম্ভ কৰিবলৈ বিচাৰিছে।
আপোনালোকক লাখপতি বাইদেউ নিৰ্মাণ কৰা 32 লাখ মহিলা যদি লাখপতি বাইদেউ হয় আমাৰ অসমৰ কিমান পৰিৱৰ্তন হ'ব। প্ৰত্যেক বছৰে 32,000 কোটি টকা আমাৰ অসমত থাকি যাব। নহলে কণীও বাহিৰৰ পৰা আনো, কাপোৰো বাহিৰৰ পৰা আনো, খোৱা তেল, খোৱা গাখীৰ সব আমি অসমৰ বাহিৰৰ পৰা আনো। কিন্তু আপোনালোক সকলোৱে যদি সৰু সৰু এটা এটা কামো কৰে, আমি কলিকতা গুজৰাটত যি টকা পঠাও সেইখিনি আমাৰ অসমতে থাকি যাব।
মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত ঢকুৱাখনাৰ বান আৰু খহনীয়া প্ৰতিৰোধৰ উপৰি জিলাখনৰ ঐতিহ্যৰ সুৰক্ষাৰ তথা জনজীৱনৰ সেৱাৰ অৰ্থে 272 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ডঃ শৰ্মাই ঢকুৱাখনাৰ বান আৰু খহনীয়াৰ সমস্যা সমাধানৰ দীৰ্ঘম্যাদী পদক্ষেপ হিচাপে জলবায়ু সহনশীল ব্ৰহ্মপুত্ৰ সংহত বান আৰু খহনীয়া বিপৰ্যয় ব্যৱস্থাপনা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। বামুনী চাপৰিৰ পৰা টেকেলিফুটালৈ এই প্ৰকল্প নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে 20 কোটি টকা ব্যয়েৰে 37 বিঘাৰ অধিভূমিত নিৰ্মাণ হ'বলগীয়া ফাটবিহুৰ ক্ষেত্ৰৰ প্ৰথম পৰ্যায়ৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত ৰাজনীতিবিদ তথা বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা গোবিন্দ পুৰকায়স্থৰ শেষকৃত্য আজি শিলচৰৰ শ্মশানঘাটত সম্পন্ন কৰা হ'ব। শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা তেওঁৰ নশ্বৰ দেহ কাছাৰ জিলা বিজেপিৰ কাৰ্যালয়লৈ নিয়া হ'ব। ইয়াৰ পাছত তেওঁৰ নশ্বৰ দেহ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰলৈ লৈ যোৱা হ'ব আৰু পাছত তেওঁৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ'ব। সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কালি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত 95 বছৰ বয়সত দেহাৱসান ঘটে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড় জিলাত কালিৰে পৰা বানৰ সময়ত তাৎক্ষণিক ব্যৱস্থাপনা সন্দৰ্ভত এখন কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ অধীনত জিলাখনৰ প্ৰতিটো ৰাজহচক্ৰত 3দিনীয়াকৈ বান বিষয়ক আখৰা অনুষ্ঠিত হৈছে। তদুপৰি বানৰ সময়ত সাম্ভাব্য পৰিস্থিতি, বিভিন্ন বিভাগৰ দায়িত্ব, তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া আৰু বিভিন্ন বিভাগৰ মাজৰ সমন্বয় আদি বিষয়ত আলোচনা অনুষ্ঠিত হৈছে। কৰ্মশালাত ৰাজহ, অগ্নি নিৰ্বাপক বাহিনী, স্বাস্থ্য বিভাগ, নাগৰিক সুৰক্ষা বিভাগ, আৰক্ষী আৰু স্বেচ্ছাসেৱী সংগঠনৰ লোকসকলে অংশগ্ৰহণ কৰিছে। মাজুলী জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ যৌথ উদ্যোগত কালি গেৰেকী অঞ্চলৰ প্ৰায় 100 বিঘা মাটিত বাণিজ্যিক ভিত্তিত গোম ধান খেতিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া কে ৰাহাটকাৰ আৰু জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে এই কাৰ্যসূচীৰ উদ্বোধন কৰে। উল্লেখযোগ্য যে কৃষি বিভাগে কৃষকক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে একেডৰা মাটিতে কেইবাতৰপীয়া খেতি কৰা নীতিক সাৰোগত কৰি জিলা প্ৰশাসনে মাজুলীৰ কৃষকসকলক পৰম্পৰাগত খেতিৰ লগতে বাণিজ্যিক শস্যৰ খেতি কৰিবলৈ উদগনি যোগাইছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।